যাত্ৰা পুস্তক 8 অধ্যায় দ্বিতীয় তৃতীয় আৰু চতুৰ্থ মহামাৰী। তাৰ পাছত জিহুৱাই মুচিক ক'লে, তুমি ফৰোনৰ ওচৰলৈ গৈ তেওঁক কোৱা যে জিহুৱাই এইদৰে কৈছে, মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়া। তুমি যদি তেওঁলোকক যাবলৈ দিয়াত অমান্তি হোৱা, তেনেহ'লে মই তোমাৰ দেশৰ সকলো ঠাইত ভেকুলীৰে উপদ্ৰৱ কৰিম, নদী ভেকুলীয়ে পৰিপূৰ্ণ হ'ব, সেইবোৰ উঠি তোমাৰ ঘৰত, শোৱা কোঠালীত, বিচনাত আৰু তোমাৰ দাসসকলৰ ঘৰতো সোমাব, এনেকৈ তোমাৰ লোকসকলৰ গাৰ ওপৰত উঠিব, তোমাৰ তন্দুৰ আৰু তোমাৰ আটা খচা পাত্ৰতো সোমাব। ভেকুলীয়ে তোমাক, তোমাৰ লোকসকলক আৰু তোমাৰ দাসসকলক আক্ৰমণ কৰিব। জিহুৱাই মুচিক ক'লে, তুমি হাৰুণক কোৱা, নদী, নিজৰা আৰু বিলৰ ওপৰত তুমি তোমাৰ হাত দাঙি লাখুটিৰে প্ৰহাৰ কৰি মিছৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনা। তেতিয়া হাৰুণে মিছৰ দেশৰ সকলো পানীৰ ওপৰত নিজৰ হাত মেলিলে আৰু ভেকুলীবোৰ উঠি আহিল, গোটেই মিছৰ দেশখনক ছানি ধৰিলে। কিন্তু শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰে কৰিলে আৰু মিছৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনিলে। তেতিয়া ফৰোনে মুচি আৰু হাৰুণক মাতি ক'লে, জিহুৱাই যেন মোৰ আৰু মোৰ লোকসকলৰ পৰা ভেকুলীবোৰ আঁতৰাই নিয়ে, তাৰ বাবে তেওঁৰ আগত প্ৰাৰ্থনা কৰক। তাৰ পাছত মই জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ ইজৰাইলীয়া লোকসকলক যাবলৈ দিম। তেতিয়া মুচিয়ে ফৰোনক ক'লে, ভেকুলীবোৰ আপোনাৰ দাস আৰু আপোনাৰ ঘৰবোৰৰ পৰা নাইকিয়া হৈ কেৱল যেন নদীতহে থাকে, সেইবাবে আপোনাৰ লোকসকলৰ অৰ্থে প্ৰাৰ্থনা কৰিবৰ বাবে আপুনি নিৰূপিত সময়ৰ সুযোগ পাইছে। তেতিয়া ফৰোনে তেওঁক ক'লে, কাইলৈ। মুচিয়ে তেওঁৰ কথা শুনি ক'লে, আমাৰ ঈশ্বৰ জিহুৱাৰ তুল্য কোনো নাই, ইয়াক যেন আপুনি জানিব পাৰে, সেইবাবে আপুনি কোৱাৰ দৰে হওক। ভেকুলীবোৰ আপোনাৰ ঘৰ, দাস আৰু লোকসকলৰ পৰাও গুচি যাব, সেইবোৰ কেৱল নদীতহে থাকিব। মুচি আৰু হাৰুণ ৰজা ফৰোনৰ সন্মুখৰ পৰা আঁতৰি গ'ল। পাছত ফৰোনৰ বিৰুদ্ধে জিহুৱাই অনা ভেকুলীবোৰৰ কাৰণে মুচিয়ে জিহুৱাৰ আগত কাটৰুক্তি কৰিলে। তাতে জিহুৱাই মুচিৰ নিবেদন শুনিলে আৰু ঘৰ, চোতাল আৰু পথাৰবোৰত ভেকুলীবোৰ মৰিল। তেতিয়া লোকসকলে সেইবোৰ গোটাই দম দম কৰিলে আৰু গোটেই দেশ দুৰ্গন্ধময় হ'ল। কিন্তু ফৰোনে ভেকুলী উপদ্ৰৱৰ পৰা সকাহ পোৱা দেখি জিহুৱাই কোৱাৰ দৰে ফৰোনে পুনৰ নিজৰ মন কঠিন কৰি মুচি আৰু হাৰুণৰ কথা নুশুনিলে। জিহুৱাই মুচিক ক'লে, হাৰুণক কোৱা যে গোটেই মিছৰ দেশত পৃথিৱীৰ ধূলি ওকণি হ'বৰ বাবে তুমি নিজৰ লাখুটি দাঙি ধূলিত পহাৰ কৰা। তেতিয়া তেওঁলোকে সেইদৰে কৰিলে। হাৰুণে নিজৰ লাখুটি লৈ হাত দাঙি দেশৰ ধূলিত পহাৰ কৰিলে আৰু মানুহ আৰু পশুবোৰতো ওকণি হ'ল, গোটেই মিছৰ দেশৰ ধূলিবোৰ ওকণি হ'ল। শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰে ওকণি উৎপন্ন কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে কৰিব নোৱাৰিলে, দেশত মানুহ আৰু পশুবোৰতো ওকণি হ'ল। তেতিয়া শাস্ত্ৰজ্ঞসকলে ফৰোনক ক'লে, এই কৰ্ম ঈশ্বৰৰ আঙুলিৰ দ্বাৰাই কৰা কৰ্ম। কিন্তু জিহুৱাই কোৱাৰ দৰে ফৰোনৰ মন পুনৰ কঠিন হ'ল, সেয়ে তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ'ল। জিহুৱাই মুচিক ক'লে, তুমি ৰাতিপুৱাতে উঠি গৈ ফৰোনে পানীৰ ওচৰলৈ যোৱা সময়ত তুমি তেওঁৰ সন্মুখত থিয় হৈ ক'বা, জিহুৱাই এইদৰে কৈছে, মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাব দিয়া, কিন্তু যদি মোৰ লোকসকলক যাব নিদিয়া, তেনেহ'লে মই তোমাৰ দাসসকলৰ, লোকসকলৰ আৰু ঘৰবোৰৰ ভিতৰলৈকে যাকে যাকে দাহ পঠাম। তেতিয়া মিছৰীয়াসকলৰ ঘৰ, এনেকৈ তেওঁলোকে বাস কৰা ভূমিও দাহৰ জাকেৰে পৰিপূৰ্ণ হ'ব। কিন্তু সেইদিনা গোচন দেশত বাস কৰা মোৰ লোকসকলৰ বাবে মই বেলেগ ব্যৱস্থা কৰিম। সেয়ে গোচন দেশত কোনো ডাহৰ জাক নহব। পৃথিৱীৰ মাজত ময়ে যে জিহুৱা, এই কথা জানিবৰ বাবে এই সকলো ঘটিব। এইদৰে মোৰ লোকসকলৰ আৰু তোমাৰ লোকসকলৰ মাজত মই প্ৰভেদ জন্মাম। মোৰ পৰাক্ৰমৰ কাৰ্য কাইলৈ সম্পূৰ্ণ হ'ব। জিহুৱাই সেইদৰেই কৰিলে। ফৰুণ আৰু তেওঁ দাসসকলৰ ঘৰত জাকে জাকে দাঁবোৰ সোমাল। গোটেই মিছৰ দেশতে সেই দাহৰ জাকৰ উৎপাতত ভূমি নষ্ট হ'ল। তেতিয়া ফৰুণে মুচি আৰু হাৰুণক মাতি আনি ক'লে, তোমালোকে আমাৰ দেশতে তোমালোকৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান কৰা। মুচিয়ে ক'লে, সেইদৰে কৰাটো আমাৰ বাবে উচিত নহয়, কাৰণ আমি আমাৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে কৰা বলিদান মিছৰীয়াসকলৰ বাবে ঘৃণনীয়। সেয়ে মিছৰীয়াসকলৰ সাক্ষাতে তেওঁলোকৰ ঘৃণনীয় বলিদান কৰিলে তেওঁলোকে আমাক শিল দলিয়াই নামাৰিবনে? নহয়, আমাৰ ঈশ্বৰ জিহুৱাই আমাক আজ্ঞা দিয়াৰ দৰে তেওঁৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে আমাক তিনিদিনৰ বাট মৰুভূমিৰ মাজেৰে যাবলৈ দিয়ক। তাৰ পাছত ফৰুণে ক'লে, মৰুভূমিত তোমালোকৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে মই তোমালোকক যাবলৈ অনুমতি দিছো, কিন্তু তোমালোক বহুত দূৰলৈ নাযাবা, তোমালোকে মোৰ বাবে প্ৰাৰ্থনা কৰা। তেতিয়া মুচিয়ে ক'লে, মই আপোনাৰ ওচৰৰ পৰা যোৱাৰ পাছতেই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিম, যাতে ফৰুণ আৰু আপোনাৰ দাসসকল আৰু লোকসকলক কাইলৈ ডাহৰ জাকবোৰে যেন এৰি গুচি যায়। কেৱল জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে ইজৰাইলীয়া লোকসকলক যাবলৈ দিয়াত আপুনি যেন পুনৰ প্ৰবঞ্চনা নকৰে। তাৰ পাছত মুচিয়ে ফৰুণৰ ওচৰৰ পৰা ওলাই গৈ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে। তেতিয়া জিহুৱাই মুচিয়ে কোৱাৰ দৰে কৰিলে। তেওঁ ফৰুণ, তেওঁৰ দাসসকল আৰু লোকসকলৰ পৰা ডাহৰ জাকবোৰ আঁতৰাই পঠালে, তাতে এটিও অৱশিষ্ট নাথাকিল। তথাপিও ফৰুণে সেইবাৰো মন কঠিন কৰিলে আৰু তেওঁ লোকসকলক যাবলৈ এৰি নিদিলে।